আঁচনিসকলৰ কৰ্ম চৈধ্য অধ্যায়। ইকনিয়ৰ পৌল আৰু বাৰ্ণাবা। পাছত পৌল আৰু বাৰ্ণাবাই ইকনিয় নগৰত সোমাই দুয়ো একেলগে ইহুদীসকলৰ নামঘৰলৈ গ'ল, যাত তেওঁলোকে এনেকৈ কথা ক'লে যে ইহুদী আৰু গ্ৰীকসকলৰ বহুলোকে বিশ্বাস কৰিলে। কিন্তু অবিশ্বাসী ইহুদীসকলে অনা ইহুদীসকলক উচতাই তেওঁলোকৰ মনোবোৰ বিশ্বাসী ভাইসকলৰ অসীতে বিষময় কৰি তুলিলে। সেই পৌল আৰু বাৰ্ণাবাই প্ৰভুত থাকি সাহসেৰে প্ৰচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্ৰভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি তেওঁ অনুগ্ৰহৰ বাক্য সাক্ষ্য দিলে। তাতে নগৰৰ লোকসকলৰ মাজত দুটা দল হ'ল, এটা দলে ইহুদীসকলৰ আৰু আনটো দলে পাচনীসকলৰ পক্ষ ল'লে। পাছত অনা ইহুদী আৰু ইহুদীসকলে নিজৰ অধিকাৰীসকলৰ সৈতে লগ হৈ পৌল আৰু বাৰ্ণাবাক অপমান কৰিবলৈ আৰু শিলদলিয়াই মাৰিবলৈ ষড়যন্ত্ৰ কৰিলে। কিন্তু পৌল আৰু বাৰ্ণাবাই এই বিষয়লৈ জানিবলৈ পোৱাত লুকাই নিয়া দেশৰ লুষ্ট্ৰা, উদ্দৰ্বী নগৰ আৰু তাৰ ওচৰ পাজৰৰ অঞ্চললৈ পলাই গ'ল। তেওঁলোকে সেই ঠাইবোৰতো শুভবাৰ্তা প্ৰচাৰ কৰিলে। লুষ্ট্ৰা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকৰা, উপজাৰে পৰা খুৰাই লোক এজন বহি আছিল আৰু তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোকজনৰ সুস্থ হ'বৰ বাবে বিশ্বাস আছে। পৌলে তেতিয়া বৰ মাতেৰে লোকজনক ক'লে, তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা। যাতে মানুহজন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে। পৌলে কৰা এই কাৰ্য যেতিয়া লোকসকলে দেখা পালে, তেওঁলোকে লুকাই নিয়া ভাষাত উচ্চস্বৰে ক'বলৈ ধৰিলে, মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীৰ্ণ হৈছে। তেওঁলোকে বাৰ্ণাবাক জিউছ আৰু পৌল যিহেতু প্ৰধান ব্যক্তি আছিল, সেয়েহে তেওঁক হেমনাছ বুলি ক'বলৈ ধৰিলে। নগৰৰ ঠিক বাহিৰতে জিউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান সাৰ গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল। পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসৰ্গ কৰিবলৈ বিচাৰিলে। কিন্তু পাচনি বাৰ্ণাবা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোকসকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক'লে, ৰাইজসকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমি আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবাৰ্তা জনাবলৈ আহিছোঁ। এই অহাৰ বিষয়বোৰ ত্যাগ কৰি যিজন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্ৰ আৰু তাৰ মাজত থকা সকলোকে সৃজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে। অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছা অনুসাৰে চলিবলৈ দিছিল, কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্ৰমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মংগল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দৰে পূৰ্ণ কৰে। এইবোৰ কথা কৈ পৌল আৰু বাৰ্ণাবাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰাৰ পৰা লোকসকলক কোনোমতে বাধা দি ৰাখিলে। ইয়াৰ পাছত অন্তিখিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোকসকলক পৰিচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ'ল। কিন্তু শিষ্যসকল আহি তেওঁক আগুৰি ধৰি থিয় হ'ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ'ল। পিছদিনা পৌল বাৰ্ণাবাৰে সৈতে দৰ্বি নগৰলৈ গ'ল। সেই নগৰত তেওঁলোকে শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু বহু লোক যীশুৰ খ্ৰীষ্ট হ'ল। পুনৰ তেওঁলোক লুষ্ট্ৰা, ইকনিয় আৰু অন্তিখিয়ালৈ উলটি গ'ল। তাত তেওঁলোকে শিষ্যসকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্যসকলক ক'লে যে অনেক দুখ ভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব লাগিব। পৌল আৰু বাৰ্ণাবাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্ৰত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্যসকলৰ কাৰণে পৰিচাৰকসকলক মনোনীত কৰিলে আৰু যিজন প্ৰভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে। ইয়াৰ পাছত তেওঁলোক পিছিদিয়া দেশৰ মাজেদি পামফুলিয়ালৈ আহিল। তেওঁলোকে পাৰ্গাত বাক্য প্ৰচাৰ কৰি অট্টালিয়ালৈ গ'ল। তাৰ পৰা পৌল আৰু বাৰ্ণাবাই জাহাজেৰে অন্তিখিয়ালৈ আহিল। যি কাৰ্য তেওঁলোকে এতিয়া সম্পূৰ্ণ কৰিলে, সেই কাৰ্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্ৰহলৈ সমৰ্পিত কৰা হৈছিল। আন্তিয়কিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসীসকলক একত্ৰিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা ইহুদীসকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক'লে। তাৰ পাছত পৌল আৰু বাৰ্ণাবা শিষ্যসকলৰ সৈতে সেই ঠাইত ভালেমান দিনলৈ থাকিল।